এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। আসন্ন বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজনৈতিক দলৰ মনোনয়ন দাখিল আৰু প্ৰচাৰ অভিযানে গতি লাভ কৰিছে। কাইলৈ মনোনয়ন দাখিলৰ অন্তিম দিনা বহু প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিব। ইপিনে জিলা প্ৰশাসনসমূহেও নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা অব্যাহত ৰাখিছে। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে কালি ডিমা হাছাও জিলাত উপস্থিত হৈ জিলাখনৰ নিৰ্বাচনী প্ৰস্তুতিৰ বুজ লয়। জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত শ্ৰীগোৱেলে প্ৰশাসনৰ বিষয়ববীয়াসকলৰ সৈতে নিৰ্বাচনী ব্যৱস্থাপনা আৰু আইন শৃংখলা ৰক্ষাৰ পদক্ষেপসমূহৰ বুজ লয়। ডিমাহাছাও জিলাত স্থাপন কৰিবলগীয়া 261টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত এটা আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ থাকিব। 15টা ভোটগ্ৰহণ কেন্দ্ৰ মহিলাই পৰিচালনা কৰিব। শ্ৰীগোৱেলে জিলাখনৰ ষ্ট্ৰংৰুম পৰিদৰ্শন কৰাৰ লগতে নিয়াৰিকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সকলো প্ৰস্তুতিৰ বুজ লয়। মাজুলীত কালি জিলা নিৰ্বাচনী বিষয়া সৃষ্টি সিং আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক সোমালিন শোভাদৰ্শিনীয়ে আহতগুৰি অঞ্চলৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহ পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত তেওঁলোকে প্ৰতিটো কেন্দ্ৰতে নিয়ন্ত্ৰণ সা সুবিধা নিশ্চিত কৰাৰ লগতে যাতায়াতৰ সুব্যৱস্থা আৰু নিৰাপত্তা সম্পৰ্কীয় বিষয়ত গুৰুত্ব আৰোপ কৰে। ডিব্ৰুগড় জিলাৰ বিভিন্ন স্থানত কালি নিৰীক্ষণকাৰী দল আৰু ফ্লাইং স্কোৱাডে অভিযান চলায়। জিলাখনত একাংশ জ্যেষ্ঠ বিষয়াৰ দলে নাহৰকটীয়া বিধানসভা সমষ্টিৰ কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন কৰে। জিলা আয়ুক্ত বিক্ৰম কৈৰী আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপৰ নেতৃত্বৰ এই দলটোৱে সমষ্টিটোৰ কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন কৰি প্ৰয়োজনীয় আন্তঃগাঁথনি আৰু সা সুবিধাৰ বুজ লয়। যোৰহাট জিলাৰ আয়ুক্ত জয় শিৱানীয়ে আজি নিৰ্বাচনৰ ষ্ট্ৰংৰুম হিচাপে ব্যৱহাৰ হ'বলগীয়া যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালিকা বিদ্যালয় আৰু বালিকা বিদ্যালয় পৰিদৰ্শন কৰে। লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ জিলা নিৰ্বাচনী বিষয়া আৰু সমজিলা আয়ুক্তই কালি ঢকুৱাখনা সমষ্টিৰ কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন কৰি প্ৰস্তুতিৰ বুজ লয়। ইপিনে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে প্ৰচাৰ আৰম্ভ কৰিছে। বিজেপিয়ে পৰহিলৈ প্ৰচাৰ আৰম্ভ কৰিব বুলি দলৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে।
আমাৰ নিৰ্বাচনী প্ৰচাৰ সম্পৰ্কত তেখেতসকলৰ লগত আমি কথা বতৰা পাতিলো। অহা 23 তাৰিখে চূড়ান্ত মনোনয়ন আছে। আমি চেষ্টা কৰিছো যাতে 24 তাৰিখৰ পৰাই আমি প্ৰচাৰ অভিযান আৰম্ভ কৰিব পাৰোঁ, কাৰণ এইকেইটা দিন যিহেতু সময় খুব কম, আমি একেবাৰে সময় নষ্ট নকৰাকৈ যাতে আগবাঢ়ি যাব পাৰোঁ সেইকাৰণে আমি আজি আলোচনা কৰিছিলোঁ। ইউজুৱেলি 23 তাৰিখে নমিনেশ্যন দিলে মানুহে 2টা দিন অলপ ৰখে, তাৰ পিছত মিটিং হয়। নৰ্মেল নিয়মত 26-27ৰ পৰা মিটিং হয়, কিন্তু এইবাৰ আমি চেষ্টা কৰিছোঁ যাতে 24 তাৰিখৰ পৰাই আমি প্ৰচাৰ অভিযানত নামি পৰিব পাৰোঁ।
কংগ্ৰেছ দলৰ নেতা গৌৰৱ গগৈয়ে কালি মাজুলীত প্ৰচাৰ চলায়। মাজুলীত বিজেপি প্ৰাৰ্থী ভুৱন গামেও কালি উজনি মাজনীৰ কেইবাটাও অঞ্চলত প্ৰচাৰ চলায়। চিৰাং জিলাৰ ছিডনীত কালি 200+ লোকে BPFত যোগ দিয়ে। জিলাখনৰ গৰুভাষাত অনুষ্ঠিত এখন যোগদান সভাত এই লোকসকলে দলটোত যোগ দিয়ে। বাক্সা জিলাৰ মুছলপুৰত কালি UPPL আৰু GSPৰ 72গৰাকী সদস্যই BPFত যোগ দিয়ে। ৰাজ্যিক নিৰ্বাচন আয়োগে সমাগত বিধানসভা নিৰ্বাচনৰ বাবে অসমত EVM আৰু VVPATসমূহৰ প্ৰথম পৰ্যায়ৰ ৰেণ্ডমাইজেশ্যনৰ প্ৰক্ৰিয়া সম্পন্ন কৰিছে। নিৰ্বাচন আয়োগে প্ৰেছ বিজ্ঞপ্তিযোগে জনোৱা অনুসৰি দ্বিতীয় স্তৰীয় ৰেণ্ডমাইজেশ্যন প্ৰক্ৰিয়াৰ জৰিয়তে EVMসমূহ নিজ নিজ ভোটগ্ৰহণ কেন্দ্ৰসমূহত বিতৰণ কৰা হয়। প্ৰথম পৰ্যায়ত জিলা পৰ্যায়ৰ গুদামঘৰৰ পৰা বিধানসভা সমষ্টিসমূহলৈ EVMসমূহ পূৰ্ব নিৰ্ধাৰণ নোহোৱাকৈ আবণ্টন কৰা হয়। দ্বিতীয় পৰ্যায়তো বিধানসভা সমষ্টি পৰ্যায়ৰ পৰা ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ বিতৰণ কৰা হয়। ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি জিলা নিৰ্বাচনী বিষয়াসকলে প্ৰথম স্তৰৰ পৰীক্ষণত উত্তীৰ্ণ হোৱা EVM আৰু VVPATসমূহৰ প্ৰথম পৰ্যায়ৰ পূৰ্ব নিৰ্ধাৰণ নোহোৱাকৈ এই আবণ্টন সম্পন্ন কৰা হৈছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিসকলৰ উপস্থিতিত জিলা নিৰ্বাচনী বিষয়াসকলে EVM ব্যৱস্থাপনা প্ৰণালীৰ জৰিয়তে এই প্ৰথম পৰ্যায়ৰ EVMসমূহৰ আবণ্টন পূৰ্ব নিৰ্ধাৰণ নোহোৱাকৈ সম্পন্ন কৰে। সমাগত বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে কালি দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। প্ৰকাশিত তালিকা অনুসৰি দলগাঁও সমষ্টিৰ বাবে কৃষ্ণা শাহাক বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। আনহাতে চিচি বৰগাঁও সমষ্টিৰ জীৱন গগৈ প্ৰাৰ্থিত্ব দিয়া হৈছে। ৰাইজৰ দলে কালি 12টা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। দলটোৱে গৌৰীপুৰ সমষ্টিত আব্দুল মিয়া, পূব গোৱালপাৰাত আব্দুল ৰচিদ মণ্ডল, মানস সমষ্টিত অঞ্জন তালুকদাৰ, দলগাঁৱত আজিজুৰ ৰহমান, ঢিং সমষ্টিত মেহবুব মুক্তাব, কলিয়াবৰত প্ৰদীপ কুমাৰ বৰুৱা, তেজপুৰত অলক নাথ, চিচিবৰ গাঁৱত দুলাল চন্দ্ৰ বৰুৱা, মাৰ্ঘেৰিটাত ৰাহুল ছেত্ৰী, ডিগবৈত দুলাল মৰাণ, শিৱসাগৰত অখিল গগৈ আৰু মৰিয়নী সমষ্টিত ডঃ জ্ঞানশ্ৰী বৰাক প্ৰাৰ্থিত্ব দিছে। বোকাখাট সমষ্টিৰ বাবে আজি প্ৰাৰ্থী ঘোষণা কৰা হ'ব বুলি দলে প্ৰকাশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।